এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰপাত নিৰ্মীয়মান প্ৰকল্পস্থলী আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰিদৰ্শন। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতত আজি প্ৰথমটো শুনানি। বাংলাদেশত হিন্দু সম্প্ৰদায়ক আক্ৰমণৰ ঘটনাক লৈ ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদ। ৰাজ্য চৰকাৰে দেশখনৰ পৰিস্থিতিত চোকা দৃষ্টি ৰাখিছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। দংকা মোকামত প্ৰতিবাদকাৰীৰ দ্বাৰা তুলিৰাম ৰংহাঙৰ পৈতৃক বাসগৃহত অগ্নিসংযোগ। আৰক্ষীৰ গুলীত 3 জন আহত। আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত 3,420 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। এতিয়া শুনক বিতং বাতৰি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰপাত নিৰ্মীয়মান প্ৰকল্পস্থলী আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে। তেওঁ লগতে অহা 29 ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিবলগীয়া বটদ্ৰপা সাংস্কৃতিক প্ৰকল্পস্থলীও পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্টসকলক এই প্ৰকল্পৰ চূড়ান্ত পৰ্যায়ৰ কাম নিয়াৰিকৈ আৰু শীঘ্ৰে কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে গুৰুজনাৰ জন্মস্থানক ধৰ্মীয় আৰু সাংস্কৃতিক ক্ষেত্ৰ হিচাপে গঢ়ি তুলি পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে ৰাজ্য চৰকাৰে দখলমুক্ত কৰা 162 বিঘা ভূমিত 217 কোটি টকা ব্যয়েৰে এই প্ৰকল্প নিৰ্মাণ কৰা হৈছে। ইয়াক বিশ্বৰ উচ্চতম গুৰু আসন, সত্ৰীয় সংস্কৃতি প্ৰতিফলিত কৰা বিভিন্ন কাৰুকাৰ্য খচিত অতিথিগৃহ, দেৱবাদ্য তালৰ আৰ্হিত কলা কেন্দ্ৰ, খোলৰ আৰ্হিত গৱেষণা কেন্দ্ৰ, নাৱৰ আৰ্হিত কৌশল বিকাশ কেন্দ্ৰ আৰু জাপিৰ আৰ্হিত নাটঘৰকে ধৰি বিভিন্ন সমলেৰে সমৃদ্ধ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে প্ৰকল্পস্থলী পৰিদৰ্শনৰ পাছত সাংবাদিকৰ আগত কয় যে গুৰুজনাৰ স্মৃতি বিজড়িত এই স্থানৰ পবিত্ৰতা আৰু গৌৰৱক পুনৰুদ্ধাৰ কৰাৰ বাবে সকলো প্ৰচেষ্টা লোৱা হৈছে। নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠা প্ৰকল্পটো উদ্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে 2021 চনৰ 25 ফেব্ৰুৱাৰীত প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰিছিল। এই প্ৰকল্পৰ জৰিয়তে বটদ্ৰৱা থান কলা সংস্কৃতি আৰু আধ্যামিকতাৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি উঠাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰ হ'ব বুলি আশা কৰা হৈছে। ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতত আজি প্ৰথমটো শুনানি গ্ৰহণ কৰা হয়। আজি শুনানিত আদালতৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি বাক্সাৰ জিলা কাৰাগাৰৰ পৰা অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ লগতে হাফলং উপ কাৰাগাৰৰ পৰা শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক ভাৰ্চুৱেল ব্যৱস্থাৰে আদালতত হাজিৰ কৰোৱা হয়। আদালতে এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন অহা 3 জানুৱাৰী ধাৰ্য কৰিছে। সেইদিনা অভিযুক্তকেইজনৰ ওপৰত গোচৰৰ ধাৰা আৰু সন্দৰ্ভত আদালতে শুনানি গ্ৰহণ কৰিব। চৰকাৰী পক্ষৰ অধিবক্তাক আজি পেন ড্ৰাইভৰ জৰিয়তে অভিযোগনামাৰ প্ৰতিলিপি দিয়া হৈছে। আজি শুনানি কালত কোনো এগৰাকী অভিযুক্তৰ হৈ জামিন আবেদন দাখিল হোৱা নাই বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। 6 জন অভিযুক্তৰ হৈ পূৰ্বে নিয়োগ কৰা অধিবক্তা ধ্ৰুৱজ্যোতি দাসে আৰু অমৃতপ্ৰভা মহন্তৰ নিজাববীয়া অধিবক্তা গেব্ৰিয়েল চাহুৱে যুক্তি প্ৰদৰ্শন কৰে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত অভিযুক্তসকলৰ হৈ ওকালতি নকৰিবলৈ সদৌ অসম উকিল সন্থা আৰু গুৱাহাটী উকিল সন্থাই অধিবক্তা সমাজক আহ্বান জনাইছিল। এই সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে এইদৰে কয়।
অসম উকিল সন্থাই যিটো আবেদন দিছিলে অসমৰ অধিবক্তা সমাজলৈ, তাত লিপিবদ্ধ আকাৰত এই কথাখিনিকে কোৱা হৈছিলে, যিকোনো অধিবক্তাই এই গোচৰ ল'লে তেওঁ প্ৰথমে চিন্তা কৰিব লাগিব তেওঁৰ সামাজিক ৰেছপনচিবিলিটিৰ কথা আৰু তেওঁৰ যি প্ৰফেচনেল ৰেছপনচিবিলিটি সেইটো মুখ্য নহ'ব, সেইটো গৌণ হৈ ৰ'ব বুলি। সেই এপিলটো আজিৰ তাৰিখলৈকে অসমৰ সমূহ অধিবক্তা সমাজে সন্মান জনাই আহিছে। আজি যদি কোনোবা অধিবক্তাই এই অভিযুক্তসকললৈ গোচৰ ল'বলৈ ওলাইছে, তাত সদৌ অসম উকিল সন্থাৰ কৰণীয় একো নাই। কাৰণ সদৌ অসম উকিল সন্থাই যি আবেদন জনাইছিলে, পুনৰবাৰ দোহাৰিলো, তাত কোৱা হৈছিলে যে অসমৰ অধিবক্তা সমাজখনে ছচিয়েল ৰেছপনচিবিলিটিক তাক ফ্ৰণ্টশ্বিপ দিব লাগে আৰু তেখেতসকলৰ যি প্ৰফেচনেল ৰেছপনচিবিলিটি তাক বেকশ্বিপ দিব লাগে।
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত হত্যা সম্পৰ্কে ধাৰা সন্নিৱিষ্ট হৈ থকাৰ পৰিপ্ৰেক্ষিতত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে যোৱা 16 ডিচেম্বৰত সমগ্ৰ বিষয়টো বিচাৰৰ বাবে ছেচন ন্যায়াধীশৰ আদালতলৈ প্ৰেৰণ কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত আজি বজালি জিলাৰ মহিলা উদ্যোগীসকলক 10,000 টকাৰ চেক বিতৰণ কৰে। পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত 26,325 গৰাকী আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অধীনৰ 2,480 গৰাকী মহিলাক চেক বিতৰণ কৰে। অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, সাংসদ ফণীভূষণ চৌধুৰী, বিধায়ক ফণীধৰ তালুকদাৰকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। আপোনালোকে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ লোকৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। বৰাক উপত্যকাৰ শ্ৰীভূমিত আজি বঙালী পৰিষদৰ সদস্যসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে দেশখনত দীপু দাস নামৰ লোকজনৰ হত্যাৰ কাণ্ডক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰক সতৰ্ক কৰি দিয়ে। তেওঁলোকে এই ঘটনাত কেন্দ্ৰীয় চৰকাৰক কঠোৰভাৱে হস্তক্ষেপ কৰিবলৈ দাবী জনায়। শিৱসাগৰত উজনি অসম থলুৱা মুছলিম কল্যাণ পৰিষদ আৰু উজনি অসম মুছলিম কল্যাণ পৰিষদে আজি বাংলাদেশৰ চৰকাৰ আৰু মৌলবাদী সংগঠনসমূহৰ কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে ঢাকাত দীপু দাস নামৰ লোকজনৰ হত্যাৰ ঘটনাক গৰিহণা দি কেন্দ্ৰীয় চৰকাৰক ব্যৱস্থা লবলৈ আহান জনায়। ইপিনে প্ৰতিবেশী ৰাষ্ট্ৰখনত সৃষ্টি হোৱা উদ্বেগজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ বাংলাদেশ সীমান্ত অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। কাছাৰ জিলাৰ কাটিগড়াৰ নাতানপুৰ অঞ্চলৰ ভাৰত বাংলাদেশ সীমান্তত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলা হৈছে। অঞ্চলটোত দিনে নিশাই পহৰাৰ ব্যৱস্থা কৰা হৈছে। একেদৰে দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ সীমান্ত অঞ্চলতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। ৰাজ্য চৰকাৰে বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিস্থিতি গভীৰ উদ্বেগেৰে লক্ষ্য কৰি আছে আৰু সমগ্ৰ বিষয়টোৰ ওপৰত চোকা দৃষ্টি ৰখা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ কয় যে বাংলাদেশত হিন্দু ধৰ্মৰ লোকসকলক নিৰ্যাতনৰ বিষয়টো গভীৰভাৱে নিৰীক্ষণ কৰি থকা হৈছে।
বাংলাদেশত হিন্দুসকলৰ ওপৰত অত্যাচাৰ, জীৱন্তে অগ্নিত নিক্ষেপ আৰু বাৰে বাৰে বাংলাদেশে উত্তৰ পূৰ্বাঞ্চলক নিজৰ অধীনলৈ লৈ যোৱাৰ বাবে তেওঁলোকৰ নেতাসকলে বা নতুন যিসকলে বৰ্তমান শাসনত আছে তেওঁলোকে বাৰে বাৰে উল্লেখ কৰি আছে। আমি বাংলাদেশত যি হৈছে তাক গভীৰ উদ্বেগেৰে সৈতে আমি লক্ষ্য কৰি আছো আৰু আমি সকলোৱে জানো যে সেই বাংলাদেশৰ দেশৰ পৰা বিভিন্ন সময়ত অহা মানুহেৰে আমাৰ অসমখনো ভৰি আছে। গতিকে আমি এই গোটেই বিষয়টোৰ ওপৰত চোকা দৃষ্টি আমি ৰাখিব লাগিব। মই ভাবোঁ যে আমি অলপ সচেতন হৈও থাকিব লাগিব।
কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে বাংলাদেশত ভাৰত বিৰোধী অপপ্ৰচাৰ সম্পৰ্কত দেশখনৰ চৰকাৰক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই নতুন দিল্লীত প্ৰকাশ কৰা এখন বিজ্ঞপ্তিত যোৱা 20 ডিচেম্বৰত নতুন দিল্লীত থকা বাংলাদেশৰ উচ্চায়োগৰ কাৰ্যালয়লৈ একাংশ দুষ্কৃতিকাৰী বলপূৰ্বকভাৱে প্ৰৱেশৰ চেষ্টা কৰা বুলি বাংলাদেশৰ একাংশ সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিক অপপ্ৰচাৰ বুলি অভিহিত কৰে। আনহাতে বাংলাদেশৰ চট্টগ্ৰামত থকা ভাৰতৰ সহকাৰী উচ্চায়োগৰ সমীপত শেহতীয়াকৈ হোৱা অপ্ৰীতিকৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰা হৈছে। ইপিনে শনিবাৰৰ পৰা দেশখনৰ চট্টগ্ৰামত থকা ভাৰতীয় ভিছা আবেদন কেন্দ্ৰৰ সকলো কাম কাজ বন্ধ কৰি দিয়া হৈছে। পশ্চিম কাৰ্বি আংলং জিলাৰ ডাংকামুকামত পি জি আৰ আৰু ভি জি আৰ ভূমিৰ পৰা অবৈধ দখলকাৰীক উচ্ছেদৰ দাবীত কাৰ্বি ছাত্ৰ সন্থাকে ধৰি কেইবাটাও কাৰ্বি জাতীয় সংগঠনে চলাই থকা প্ৰতিবাদে আজি হিংসাত্মক ৰূপ ধাৰণ কৰে। একাংশ প্ৰতিবাদকাৰীয়ে আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পৈতৃক বাসগৃহত অগ্নিসংযোগ কৰে আৰু বাসগৃহটো লণ্ডভণ্ড কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হোৱাত 3 জন প্ৰতিবাদকাৰী আহত হয়। আনহাতে প্ৰতিবাদকাৰীৰ আক্ৰমণত 1 জন আৰক্ষীৰ লোক আহত হয়। উল্লেখযোগ্য যে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত কাৰ্বি আংলং জিলাৰ পি জি আৰ আৰু ভি জি আৰ ভূমিৰ পৰা দখলকাৰীক উচ্ছেদৰ দাবীত কাৰ্বি ছাত্ৰ সন্থা আৰু জাতীয় সংগঠনসমূহে যোৱা 15 দিন ধৰি অনশন কাৰ্যসূচীকে ধৰি আন্দোলন চলাই আহিছে। আনহাতে এই ভূমি সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা গোচৰৰ বাবে বিষয়টোত চৰকাৰ বা স্বায়ত্তশাসিত পৰিষদে বৰ্তমান হস্তক্ষেপ কৰিব নোৱাৰে বুলি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে প্ৰকাশ কৰিছে। অঞ্চলটোৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ যদিও নিয়ন্ত্ৰণত আছে বুলি আমাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ সংবাদদাতাই জানিবলৈ দিছে। ৰাজ্য চৰকাৰে শেহতীয়াকৈ কামৰূপ মহানগৰ জিলাত নিযুক্তি দিয়া 331 জন স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকক আজি তেওঁলোকে নিযুক্তি পোৱা বিদ্যালয়সমূহ নিৰ্দিষ্ট কৰি দিছে। দিছপুৰ লোক নিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত আয়োজিত অনুষ্ঠানত জিলাৰ আয়ুক্ত সুমিত সত্তাৱানে আনুষ্ঠানিকভাৱে নৱনিযুক্ত শিক্ষকসকলক বিদ্যালয়ৰ আৱণ্টন পত্ৰ প্ৰদান কৰে। কামৰূপ মহানগৰ জিলাৰ সমগ্ৰ শিক্ষা আঁচনিৰ বিষয়া তাপসী শৰ্মাই আগধৰা এই অনুষ্ঠানত জিলাৰ অতিৰিক্ত আয়ুক্ত কেচিউ কৰণ পেগু, বিদ্যালয়সমূহৰ পৰিদৰ্শক, সহপৰিদৰ্শক, জিলা আঁচনি বিষয়া, অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সংস্থাৰ বিষয়ববীয়াসকল, জিলা অধিবিদ্যা পৰিষদৰ সভাপতি, সম্পাদক আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত কলা শাখাত 130 জন স্নাতক শিক্ষক, 16 জন হিন্দী শিক্ষক, 2 জন সংস্কৃত শিক্ষক, 73 জন বিজ্ঞান শিক্ষক আৰু 12 জন স্নাতকোত্তৰ শিক্ষকক বিদ্যালয় আৱণ্টন পত্ৰ প্ৰদান কৰা হয়। বিশিষ্ট গণিতজ্ঞ শ্রীনিবাস রামানুজনৰ জয়ন্তী উপলক্ষে সমগ্র দেশতে আজি ৰাষ্ট্ৰীয় গণিত দিবস উদযাপন কৰা হয়। বৈজ্ঞানিক প্ৰগতি আৰু দৈনন্দিন জীৱনযাত্ৰাত গণিতৰ গুৰুত্বৰ দিশটোক আলোকপাত কৰি শিক্ষানুষ্ঠান, গৱেষণা প্ৰতিষ্ঠান আৰু শৈক্ষিক মঞ্চসমূহত গণিতৰ এই দিবস ব্যাপকভাৱে আয়োজন কৰা হয়। গণিতৰ ক্ষেত্ৰখনলৈ ৰামানুজনে আগবঢ়োৱা অসামান্য অৱদানৰ বাবে ভাৰত চৰকাৰে 2011 চনত প্ৰতি বছৰে 22 ডিচেম্বৰৰ দিনটো গণিত দিবস হিচাপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইয়াৰ পৰৱৰ্তী বৰ্ষটোত অৰ্থাৎ 2012 চনত সমগ্ৰ দেশতে গাণিতিক শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন কৰা হয়। কোকৰাঝাৰৰ ৰাইনাথ ডাবৰী উচ্চ মাধ্যমিক বিদ্যালয়তো আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত অসম বিজ্ঞান সমিতিৰ কোকৰাঝাৰ শাখাৰ আতিথ্যত ৰাষ্ট্ৰীয় গণিত দিৱস পালন কৰা হয়। গণিত, কলা আৰু সৃষ্টিশীলতাক বিষয়বস্তু হিচাপে লৈ আয়োজন কৰা আজিৰ অনুষ্ঠানত বহুকেইজন বিশিষ্ট ব্যক্তি আৰু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ 3,420 গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এই নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নিযুক্তি সম্পন্ন হোৱাৰ বিষয়ে উল্লেখ কৰি কয় যে ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি দিয়া অনুসৰি 1,00,000 নিযুক্তিৰ সংখ্যা কেতিয়াবা অতিক্ৰম কৰিছে। তেওঁ কয় যে নিয়মীয়া পদত 1,00,000 নিযুক্তি দিয়াৰ উপৰি ঠিকাভিত্তিক পদসমূহতো প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে। তেওঁ লগতে কয় যে প্ৰতিশ্ৰুতি পূৰণৰ দিশত অগ্ৰসৰ হৈয়ে চৰকাৰখনে প্ৰথমে 3টা গুৰুত্বপূৰ্ণ বিভাগ শিক্ষা, স্বাস্থ্য আৰু আৰক্ষী বিভাগত খালী হৈ থকা পদসমূহত নিযুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। এই অনুসৰি দৰিদ্ৰ পৰিয়ালৰ বহু যুৱক যুৱতীয়েও সম্পূৰ্ণ মেধাৰ ভিত্তিত নিযুক্তি লাভ কৰাৰ ফলত পৰিয়ালসমূহে সকাহ লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে। আজিৰ অনুষ্ঠানত চিকিৎসা, শিক্ষা আৰু গৱেষণা সঞ্চালকালয়ৰ অধীনত 1,998 গৰাকী, স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ অধীনত 828 গৰাকী, স্বাস্থ্যসেৱা পৰিয়াল কল্যাণ সঞ্চালকালয়ৰ 592 গৰাকী আৰু আয়ুষ সঞ্চালকালয়ৰ অধীনত 2 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে আজি নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলৰ সৈতে মুঠ 1,45,449 গৰাকী ব্যক্তিয়ে বৰ্তমানলৈ নিযুক্তি লাভ কৰিছে। ধেমাজি জিলাৰ চিলাপথাৰ মহাবিদ্যালয় খেলপথাৰত আজি সাংসদ খেল মহোৎসৱৰ চূড়ান্ত খেলসমূহ অনুষ্ঠিত হয়। লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত 9টা বিধানসভা সমষ্টিক সামৰি অনুষ্ঠিত এই খেলসমূহত মুঠ 600 খেলুৱৈয়ে অংশগ্ৰহণ কৰে। খেল মহোৎসৱৰ চূড়ান্ত খেলত দৌৰ, কাবাডী, দবা আৰু ভলীবল প্ৰতিযোগিতাত বাছনি লাভ কৰা খেলুৱৈসকলক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলসমূহত অংশগ্ৰহণ কৰাৰ সুযোগ দিয়া হ'ব বুলি লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই উল্লেখ কৰে।
দ্বিতীয় বৰ্ষ, ইয়াৰ আগতো 2টা বৰ্ষ আমি খেল অনুষ্ঠিত কৰিছিলোঁ, কিন্তু 9টা সমষ্টিক লৈ একেলগে এখন প্ৰতিযোগিতা, এইটো আমাৰ প্ৰথমবাৰৰ কাৰণে আৰম্ভ হ'ল। এই খেলখনৰ প্ৰতিটো সমষ্টিতে প্ৰতিযোগিতাত উত্তীৰ্ণ হোৱা আমাৰ যুৱক যুৱতীসকলে ইয়াত অংশগ্ৰহণ কৰে আৰু এইবাৰ খেলখিনি আমি 13-15 বছৰৰ যুৱক যুৱতীক আমি বিশেষকৈ টাৰ্গেট কৰি পিনে আমি খেলখন অনুষ্ঠিত কৰিছোঁ। 2 এটা জেগাত অলপ ব্যতিক্ৰম হৈছে, কিন্তু যাতে আমি ল'ৰাবিলাকৰ, ছোৱালীবিলাকৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি সৰুতে আমি বিকাশ কৰিবৰ কাৰণে আমাৰ দৃষ্টি আমি ৰাখিছোঁ। এইবাৰ প্ৰায় 600তকৈ অধিক আমাৰ খেলুৱৈয়ে এই লখিমপুৰ লোকসভা সমষ্টিৰ এই খেলখনত অংশগ্ৰহণ কৰিছে। প্ৰতিজন বিধায়কে নিজৰ নিজৰ অঞ্চলত সুন্দৰকৈ খেল অনুষ্ঠিত কৰিছিলে।
কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিন্নাকান্দি দ্বিতীয় খণ্ডত আজি মন্ত্ৰী পীযুষ হাজৰিকাই বৰাক নৈৰ খহনীয়া প্ৰতিৰোধৰ বাবে এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পটো 450 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত বৰাক উপত্যকা উন্নয়ন মন্ত্ৰী কৌশিক ৰায়, কাছাৰ জিলা বিজেপিৰ সভাপতি ৰূপম সাহা, আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসসহ কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত অংশ লৈ মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখন বানমুক্ত কৰিবলৈ বিভিন্ন পৰিকল্পনা লৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে ৰাজ্যৰ জলসম্পদ বিভাগে বিগত 4 বছৰত 1,000 কিলোমিটাৰ মথাউৰি নিৰ্মাণৰ কাম কৰি আছে বুলিও তেওঁ কয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত নিৰ্মীয়মান প্ৰকল্পস্থলী আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰিদৰ্শন। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতত আজি প্ৰথমটো শুনানি। বাংলাদেশত হিন্দু সম্প্ৰদায়ক আক্ৰমণৰ ঘটনাক লৈ ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদ। ৰাজ্য চৰকাৰে দেশখনৰ পৰিস্থিতিত চোকা দৃষ্টি ৰাখিছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। দংকা মুকামত প্ৰতিবাদকাৰীৰ দ্বাৰা তুলিৰাম ৰভাঙৰ পৈতৃক বাসগৃহত অগ্নিসংযোগ, আৰক্ষীৰ গুলীত 3জন আহত আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত 3,420 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।